এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ডংকা মোকামত উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনাত আজি পুনৰ এজন লোক আহত, কেইবাজনো আৰক্ষী বিষয়া আহত, কাৰ্বি পাহাৰত তৎকালে বলবৎ হোৱাকৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলক চেক বিতৰণ, কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা আৰু তিনিচুকীয়াৰ ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ঘোষণা। এতিয়া বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা আজি আবেলিৰ পৰা বন্ধ কৰিছে। দুয়োখন জিলাতে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰাৰ অধীনত 5জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা সত্বেও আজি ডংকা মোকামৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু ৰাজহুৱা সম্পত্তিত অগ্নিসংযোগ কৰাত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলায়। উত্তেজিত জনতাৰ আক্ৰমণত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি কেইবাজনো আৰক্ষীৰ লোক আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডংকা মোকামত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদৰ্শক শিৱপ্ৰসাদ গাঞ্জালাই পৰিস্থিতিৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাঃ ৰণোজ পেগু বৰ্তমান ডংকা মোকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি উপশমৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে।
আজি মই অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী তেওঁক লগত লৈ এই অনশনস্থলীত আহি কাৰ্বি ৰাইজৰ লগত মই আলোচনাত অনুষ্ঠিত কৰোঁ আৰু অসম চৰকাৰৰ তৰফৰ পৰা মই তেওঁলোকক অনুৰোধ জনাওঁ যে অসম চৰকাৰ জনজাতীয়সকলৰ সমস্যা, তেওঁলোকৰ ভূমিৰ অধিকাৰ এইটোক লৈ খুবেই সংবেদনশীল আৰু সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ধাৰাবাহিকভাৱে পদক্ষেপ লৈ আহিছে। কাৰ্বি আংলঙৰ যিটো ভূমিৰ সমস্যা, এইটো মূলতঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াক চোৱা চিতা কৰে। তেওঁলোকক আহ্বান জনাওঁ যে অসম চৰকাৰে অতি শীঘ্ৰে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব, অৰ্থাৎ ৰাজ্য চৰকাৰ, কাউন্সিল আৰু আন্দোলনকাৰী ৰাইজৰ প্ৰতিনিধিক লগত লৈ এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব আৰু তেতিয়ালৈকে তেওঁলোকৰ যি আন্দোলনৰ কাৰ্যসূচী আছিল, অনশন আছিল, তাক স্থগিত ৰখাৰ বাবে মই আহ্বান জনাওঁ।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি চলাই থকা আন্দোলনে কালি হিংসাত্মক ৰূপ লয়। আন্দোলনকাৰীক আৰক্ষীয়ে খেদি পঠিয়াবলৈ চেষ্টা কৰা অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় আৰু 3জন প্ৰতিবাদকাৰী গুলীবিদ্ধ হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহবাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত সমষ্টিটোৰ 21,198 গৰাকী মহিলাক আঁচনিখনৰ অধীনত 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা আৰু পুনাকণ বৰুৱাও উপস্থিত থাকে। আজিৰ অনুষ্ঠানটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
আজি চাবুৱাত আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। মাকুমতো আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। অহাকালি আমি নাহৰকটীয়াত বিতৰণ কৰিম। মূলতঃ ডিব্ৰুগড় জিলাত দুলীয়াজানো আৰু খোৱাঙক বাদ দিলে গোটেইকেইটা সমষ্টিত হৈ যাব। পিছৰ এটা দিনত আহি দুলীয়াজান আৰু খোৱাঙতো আমি এই পুঁজি বিতৰণ কৰিম।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 14-দিনীয়াকৈ হ'বলগীয়া গ্ৰন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাগ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2025ৰ প্ৰাপক হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণৰ নাম ঘোষণা কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰাপকগৰাকীৰ নাম ঘোষণা কৰে। 27 ডিচেম্বৰত লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত দিনৰ 11 বজাত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত নৱনিযুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি স্থান সম্পৰ্কীয় পত্ৰ প্ৰদানৰ অনুষ্ঠানটো আজি ঢকুৱাখনাৰ গণেশ গগৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, ঢকুৱাখনা সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথৰ লগতে সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলে ভাগ লয়। শিৱসাগৰ জিলাত চৰকাৰৰ বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ বাবে জিলা উন্নয়ন সমিতিৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বৈঠকখন আজি অনুষ্ঠিত হয়। জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশ লয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, শিক্ষা, স্বাস্থ্য, খাদ্য, ৰাজহ, জনস্বাস্থ্য, কাৰিকৰী, পৰিবহণকে ধৰি কেইবাটাও বিভাগৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত জিলাখনৰ আয়ুক্ত, বিভাগীয় আঁচনি আৰু কাম কাজৰ গুণগত মান বৰ্তাই ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈও আহ্বান জনায়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। শিলচৰত আজি আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিলপাৰৰ চিংগিৰ খালৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই এই দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুঠ 4,80,00,000 টকা ব্যয় সাপেক্ষ এই দলংখন সম্পূৰ্ণ হলে যান বাহন চলাচলত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাছাৰ আয়ুক্ত মৃদুল যাদৱৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মন্ত্ৰী পীয়ুষ হাজৰিকাই আধাৰশিলা স্থাপন কৰি কয় যে এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ পানী নিষ্কাশন ব্যৱস্থা উন্নত হ'ব আৰু বৰষুণৰ পানী জমা সমস্যা সমাধান হ'ব। দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত কৃষকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। কৃষকৰ কল্যাণ আৰু গ্ৰামীণ বিষয় সন্দৰ্ভত থকা গভীৰ জ্ঞানৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজিৰ এই দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কৃষকসকলৰ ত্যাগৰ স্বীকৃতি আৰু তেওঁলোকৰ সন্মানাৰ্থে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে জয়ন্তী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমতো আজি এই দিৱস উপলক্ষে চৌধুৰী চৰণ সিঙক স্মৰণ কৰি কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী সিঙৰ জয়ন্তী উপলক্ষে আজি হোজাই জিলাৰ লংকাত ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত অন্নদাতা উৎসৱ পালন কৰা হয়। এই অনুষ্ঠানত লামডিং সমজিলা আয়ুক্ত, এছ বি আইৰ উপ মহাপ্ৰবন্ধক সংগীতা ভাস্কৰ এমৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাট জিলাৰ টিয়ক গৰিয়াপথাৰ চাংমাই গাঁও নিবাসী প্ৰণৱজ্যোতি বৰুৱাৰ আজি পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 47 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডংকা মোকামত উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুৰিচালনাত আজি পুনৰ এজন লোক আহত, কেইবাজনো আৰক্ষী বিষয়া আহত, কাৰ্বি পাহাৰত তৎকালে বলবৎ হোৱাকৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলক চেক বিতৰণ, কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা আৰু তিনিচুকীয়াৰ ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ঘোষণা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।